বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, 70-জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলা দৰ্শন কৰি ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি একেৰাহে দ্বিতীয় দিনাও জম্মু কাশ্মীৰৰ নিৰাপত্তা বিষয়ে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছে। লিবিয়াত থকা ভাৰতীয় দূতাবাসে লিবিয়াৰ বেনগাজিৰ পৰা 18 ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আজি মোহনবাগান ছুপাৰ জায়েণ্ট পাঞ্জাব ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, কেন্দ্ৰীয় মন্ত্ৰী ডঃ এছ জয়শংকৰ, হৰদীপ সিং পুৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী, সেনাবাহিনীৰ মুৰববী উপেন্দ্ৰ দ্বিবেদী, দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী আতিশিয়ে দিল্লী বিধানসভা নিৰ্বাচনত আজি ভোটৰ অধিকাৰ সাব্যস্ত কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়ুক্তদ্বয় ডঃ সুখবীৰ সিং সান্ধু আৰু জ্ঞানেশ কুমাৰ, প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব ডঃ পি কে মিশ্ৰ, দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰা, নতুন দিল্লী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিত, দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱ আৰু জাংপুৰা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনীষ সিসোদিয়াই আজি পুৱাৰ ভাগতে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে 70-জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে চলি আছে। পুৱা 7 পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণৰ সন্ধিয়া 6 সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত 1,56,00,000 ভোটদাতাই 699 প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত 83,00,000ৰো অধিক পুৰুষ আৰু প্ৰায় 72,00,000 মহিলা আৰু 1,267 তৃতীয় লিংগৰ ভোটদাতা আছে। এই নিৰ্বাচনৰ বাবে 70 বিধানসভা সমষ্টিত 13,700 অধিক ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ভিতৰত 70 ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হোৱাৰ লগতে আন 70 কেন্দ্ৰ দিব্যাংগসকলৰ দ্বাৰা পৰিচালিত হৈছে। নিৰ্বাচন আয়োগে দিল্লী বিধানসভাৰ নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে 1,80,000 অধিক বিষয়া কৰ্মচাৰী নিয়োগ কৰিছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ হুইল চেয়াৰ, চিকিৎসাকৰ্মীৰ দল আৰু ক্ৰেছৰ সুবিধাকে ধৰি প্ৰায় সকলোবোৰ ব্যৱস্থা কৰা হৈছে। আজি ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল, দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী, মন্ত্ৰী গোপাল ৰায়, বিজেপিৰ বিজেন্দৰ গুপ্তা, প্ৰৱেশ বাৰ্মা, ৰমেশ বিধুৰী আৰু কৈলাশ গেহলট অন্যতম। কংগ্ৰেছ নেতা সন্দীপ দীক্ষিত, হাৰুণ ইউছুফ আৰু অলকা লাম্বায়ো এই যুঁজত অৱতীৰ্ণ হৈছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি কয় যে ভোটদান হৈছে গণতন্ত্ৰৰ ভেটি আৰু অক্সিজেন। নতুন দিল্লীৰ নৰ্থ এভিনিউত ভোটদান কেন্দ্ৰত ভোটৰ অধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীধনখৰে কয় যে সকলো অধিকাৰৰ ভিতৰত ভোটদান হৈছে এটা অন্যতম মৌলিক অধিকাৰ আৰু কোনো অধিকাৰেই ইয়াৰ ঊৰ্ধত নহয়। তেওঁ কয় যে বিশ্বৰ ভিতৰত ভাৰত হৈছে সবাতোকৈ পুৰণি আৰু প্ৰাণৱন্ত গণতন্ত্ৰ য'ত ভোটদানৰ জৰিয়তে শাসনভাৰৰ পৰিৱৰ্তন হয়। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰা পদক্ষেপৰো শলাগ লয় আৰু জনসাধাৰণক নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে দিল্লী বিধানসভা নিৰ্বাচন সুকলমে চলাই নিয়াৰ বাবে নিৰ্বাচনী বিষয়া, নিৰাপত্তা বাহিনী আৰু অন্যান্য লোকসকলে গ্ৰহণ কৰা ভূমিকাক ভূয়সী প্ৰশংসা কৰিছে। নতুন দিল্লীৰ মতিবাগ অঞ্চলত থকা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি মুখ্য নিৰ্বাচনী আয়ুক্ত শ্ৰীকুমাৰে কয় যে আৰক্ষী উপায়ুক্ত আৰু ৰিটাৰ্ণিং বিষয়াসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবেই যোৱা এমাহত দিল্লীত 12,000-13,000 ৰেলী শান্তিপূৰ্ণভাৱে উলিওৱাটো সম্ভৱ হৈছে। শ্ৰীকুমাৰে নিকা আৰু শান্তিপূৰ্ণ ভোটদান নিশ্চিত কৰাৰ বাবে আয়োগক নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলা দৰ্শন কৰি ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰে। তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে নাৱেৰে যাত্ৰা কৰে। এই ভ্ৰমণৰ সময়ত শ্ৰীমোদীয়ে ত্ৰিবেণী সংগমত পূজা অৰ্চনাও কৰে। তেওঁ লগতে মহাকুম্ভত সাধু সন্যাসীসকলৰ সৈতেও মত বিনিময় কৰাৰ কথা। দেশৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিন্ন প্ৰান্তৰ তীৰ্থস্থানসমূহৰ আন্তঃগাঁথনি আৰু সেৱাসমূহ উন্নত কৰাৰ হকে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ পূৰ্বে যোৱা ডিচেম্বৰত প্ৰয়াগৰাজ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰয়াগৰাজ 5,500 কোটি টকা ব্যয় সাপেক্ষ 160 উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিছিল। আকাশবাণীৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি একেৰাহে দ্বিতীয় দিনা জম্মু কাশ্মীৰৰ নিৰাপত্তা বিষয়ক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি অধ্যক্ষতা কৰা এই বৈঠকত গৃহ সচিব গোবিন্দ মোহন, সেনাবাহিনীৰ মুৰববী উপেন্দ্ৰ দ্বিবেদী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। যোৱা মাহত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ সকলো নিৰাপত্তা সংস্থাক নিৰ্দেশ দিছিল। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰতিৰোধ কৰিবলৈ নিৰাপত্তা সংস্থাসমূহৰ সমন্বিত কাৰ্যপন্থাৰ ক্ষেত্ৰতো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। ছিকিমৰ নামচিৰ পি এম শ্ৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন গ্ৰীণ স্কুল ৰেটিং লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠান হিচাপে বিবেচিত হৈছে। নতুন দিল্লীত কালি বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ চি এছ ই এ চলিত বৰ্ষৰ গ্ৰীণ কাৰ্নিভেল আৰু গ্ৰীণ স্কুল বঁটা প্ৰদান কাৰ্যসূচীৰ আয়োজন কৰিছিল। উল্লেখযোগ্য যে চি এছ ই এ দেশৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ যুৱ পৰিৱেশবিদসকলক নিয়োজিত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে এই কাৰ্যসূচীৰ আয়োজন কৰি আহিছে। এই কাৰ্যসূচীত জুলাইৰ পৰা ডিচেম্বৰৰ ভিতৰত গ্ৰীণ স্কুল হিচাপ পৰীক্ষা প্ৰতিবেদনৰ মূল্যায়ন আৰু বিশ্লেষণৰ পাছত গ্ৰীণ স্কুল ৰেটিং লাভ কৰা বিদ্যালয় সমূহক বঁটা প্ৰদান কৰা হয়। লিবিয়াত থকা ভাৰতীয় দূতাবাসে লিবিয়াৰ বেনগাজিৰ পৰা 18গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। এই 18গৰাকী ভাৰতীয় আজি স্বদেশত উপস্থিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সামাজিক মাধ্যমৰ এটা পোষ্টত এই বিষয়ে প্ৰকাশ কৰি কৈছে যে এই ভাৰতীয় লোককেইজন কামৰ বাবে লিবিয়ালৈ গৈছিল আৰু কেইবাসপ্তাহ ধৰি তাত আবদ্ধ হৈ আছিল। তেওঁ কয় যে দূতাবাসে স্থানীয় প্ৰশাসনৰ সৈতে সহযোগিতাৰে কাম কৰি যাত্ৰাৰ বাবে প্ৰয়োজনীয় নথি আৰু অনুমতিৰে লোককেইজনক স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে। ইয়াৰ পূৰ্বে যোৱা বছৰৰ অক্টোবৰত একেটা দলৰে আন 3গৰাকী লোক স্বদেশলৈ উভতি আহিছিল। বিদেশত থকা সকলো ভাৰতীয় লোকৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে ভাৰত চৰকাৰ সদায় প্ৰতিশ্ৰুতিবদ্ধ বুলি শ্ৰীজয়ছৱালে লগতে মন্তব্য কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বসবাস কৰি থকা 100গৰাকীতকৈও অধিক ভাৰতীয় নাগৰিকক আজি স্বদেশলৈ উভতাই অনা হৈছে। এই লোকসকল আজি আমেৰিকাৰ এখন বিমানেৰে পাঞ্জাৱৰ অমৃতসৰৰ শ্ৰী গুৰু ৰামদাসজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ কথা। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে এই সন্দৰ্ভত যাৱতীয় প্ৰশাসনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এল ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আজি মোহনবাগান ছুপাৰ জায়েণ্ট পাঞ্জাৱ ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে মোহনবাগানে এতিয়ালৈকে ক্ৰমাগত 8খন খেলত অপৰাজিত হৈ আছে। দলটোৱে 13খন খেলত জয়লাভ কৰাৰ বিপৰীতে 4খন খেল অমীমাংসিত হৈ আছে। মোহনবাগানে 19খন খেলৰ পৰা মুঠ 43 পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে। আনহাতে 23 পইণ্টেৰে পাঞ্জাৱ ফুটবল ক্লাব তালিকাৰ নৱম স্থানত আছে। গুৱাহাটী দবা একাডেমীৰ প্ৰশিক্ষাৰ্থী বিকাশজ্যোতি বৰা ফিডে ৰেটিং লাভ কৰা অসমৰ প্ৰথমগৰাকী দৃষ্টিহীন দবা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। যোৱা 1 ফেব্ৰুৱাৰীত বিশ্ব দবা সংস্থাই প্ৰকাশ কৰা ফিডে ৰেটিং তালিকা অনুসৰি তেওঁ 1566 ৰেটিং পইণ্ট লাভ কৰে। যোৱা বছৰৰ 24 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত এছ পি এছ গুৱাহাটী ইণ্ডিয়া অপেন ইণ্টাৰনেশ্যনেল ৰেটিং দবা প্ৰতিযোগিতাৰ প্ৰদৰ্শনৰ ভিত্তিত তেওঁক এই ৰেটিং প্ৰদান কৰা হয়। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি জলচ্ছেদ যাত্ৰা শীৰ্ষক ৰাষ্ট্ৰীয় কাৰ্যসূচী মুকলি কৰিব। ধন ধান্য বিষয়বস্তুৰে আৰম্ভ কৰিবলগীয়া এই কাৰ্যসূচীৰ লক্ষ্য হৈছে জল বিভাজন বিকাশৰ সৈতে জড়িত কাৰ্যকলাপ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰা। এই কাৰ্যসূচীৰ অধীনত দেশৰ 26খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ 6673খন গাঁও পঞ্চায়তক সামৰি লোৱা হৈছে। ৭০জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলা দৰ্শন কৰি ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি একেৰাহে দ্বিতীয় দিনাও জম্মু কাশ্মীৰৰ নিৰাপত্তা বিষয়ে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছে। লিবিয়াত থকা ভাৰতীয় দূতাবাসে লিবিয়াৰ বেনগাজিৰ পৰা 18গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এল ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আজি মোহনবাগান ছুপাৰ জায়েণ্ট পাঞ্জাৱ ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।